এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মালিগাঁৱৰ বৰিপাৰাৰ তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ আৰু ডিষ্টিংচন লাভ কৰা মুঠ 1517গৰাকী ছাত্ৰ ছাত্ৰীক বৃত্তিৰ ধন প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃ আৰু অভিভাৱকসকলক অভিনন্দন জনায়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ লগতে একবিংশ শতিকাৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ নিজকে প্ৰস্তুত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কালি চানচাৰীত আয়োজিত এটা অনুষ্ঠানত শুৱালকুছি আৰু বেজেৰাৰ ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰে। আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰাগতভাৱে চলি অহা মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ ভাত খোৱাৰ দিহা কৰিছে। গ্ৰাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি পুৱাতেই আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহতো আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক দুঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কৰ্তৃপক্ষই অনুমতি দিয়ে। মাজুলীৰ বিভিন্ন অঞ্চলত আজি ৰাইজে সমূহীয়াভাৱে মাছ ধৰি আনন্দ উপভোগ কৰে। কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি ভোগালীৰ উৰুকাৰ বাবে মাছ বিক্ৰেতা আৰু ক্ৰেতাসকলে ভিৰ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। মাঘ বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক শুভেচ্ছা জনাইছে। উৰুকাৰ নিশা যাতে ৰাজ্যখনত সুৰাপাই চালকৰ দ্বাৰা কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিবহণ বিভাগে আজি আবেলিৰ পৰা বিভিন্ন স্থানত তালাচীৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধুবুৰী জিলাত ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ বাবে ৰাইজ সাজু হৈছে। জিলাখনৰ গ্ৰাম্যাঞ্চলৰ জীয়ৰী বোৱাৰীসকল পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ থকাৰ লগতে ঢেঁকীৰ শব্দই চৌদিশ ৰজন জনাই থকা বুলি আমাৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ জিলা দণ্ডাধীশে আজি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰৰ 17 ডিচেম্বৰত এখন লেখ আবেদনৰ জৰিয়তে প্ৰদান কৰা চূড়ান্ত ৰায় অনুসৰি ৰাজ্য চৰকাৰে 2023 চনৰ 27 ডিচেম্বৰত মহ আৰু বুলবুলি চৰাই যুঁজৰ অনুমতি প্ৰদান কৰি জাৰি কৰা অধিসূচনা বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু আন বন্যপ্ৰাণী সুৰক্ষা আইনৰ সম্পূৰ্ণ উলংঘন বুলি প্ৰকাশ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুৰ সময়ছোৱাত এই আইন উলংঘা হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। অহা মাহত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত আজি মন্ত্ৰী কেশৱ মহন্ত মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে 4খন বৈঠকত মিলিত হয়। প্ৰথমখন বৈঠকত মালয়েছিয়াৰ তৈল খেজুৰ উৎপাদন খণ্ডৰ বিনিয়োগকাৰীসকল আৰু দ্বিতীয়খন বৈঠকত দেশখনৰ আটাইকেইটা বাণিজ্য আৰু উদ্যোগ সংগঠনৰ মুৰববীসকল উপস্থিত থাকে। শ্ৰীমহন্তই তৃতীয়খন বৈঠকত মালয়েছিয়াৰ পৰ্যটন কেন্দ্ৰৰ প্ৰতিনিধি আৰু চতুৰ্থখনত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংগঠনৰ নেতৃবৰ্গৰ সৈতে অসমত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমহন্তই এই প্ৰতিনিধিসকলক বিনিয়োগক উদগনি যোগোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ ৰোহবাৰীৰ পৰ্যটন মেলাত যোৱা নিশা সংগীতানুষ্ঠানৰ সময়ত অসুস্থ হৈ পৰা কণ্ঠশিল্পী ৰাজীৱ হদিয়াৰ আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰীসোণোৱালে এটা শোকবাৰ্তাত কয় যে সামাজিকভাৱে দায়বদ্ধ প্ৰতিভাৱান শিল্পী ৰাজীৱ হদিয়াৰ গীত মাতে সমাজ জীৱনত চিন্তাৰ খোৰাক যোগাইছিল। উল্লেখযোগ্য যে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতে হঠাৎ ঢলি পৰা শিল্পীগৰাকীক যোৱা নিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। কেইবাঘণ্টা আই চি ইউত ৰখাৰ পাছত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। হৃদৰোগজনিত কাৰণতে শিল্পীগৰাকীৰ মৃত্যু হয় বুলি চিকিৎসকসকলে প্ৰকাশ কৰে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সহযোগত এই উদ্বোধনী সংস্কৰণত 20টা পুৰুষ দল আৰু 19টা মহিলা দলে অংশগ্ৰহণ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।